এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰা, হজুৱা আৰু কক্লাবাৰীৰ লগতে তামোলপুৰৰ দৰঙাজুলিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ডঃ শৰ্মাই আজি ওদালগুৰি জিলাতো কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৰেশ্বৰত প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ শীৰ্ষ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি বাক্সা জিলাৰ শালবাৰী আৰু কক্লাবাৰীত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গগৈয়ে বিজেপিয়ে বিপিএফ আৰু ইউ পি পি এলৰ সৈতে একজোট হৈ চলোৱা দুটা শাসনকালত বিটিচিৰ খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ পট্টা প্ৰদান নকৰিলে বুলি অভিযোগ কৰে আৰু এইবাৰৰ বিটিচি নিৰ্বাচনত ৰাইজে বিবেকৰ আহান অনুসৰি ভোটদান কৰিব বুলি মন্তব্য কৰে।
তেওঁলোকে আগতে বি পি এফ লগত মিত্ৰতা কৰি বিটিআৰ অঞ্চলৰ মাটি পাতাঞ্জলিক দি দিলে আৰু তাৰ পিছত ইউ পি পি এলৰ লগত মিত্ৰতা কৰি মাটি আদানী দিলে। ইউ পি পি এলৰ বি পি এফৰ যোগেদি তেওঁলোকে স্থানীয় মানুহক মাটি পট্টা দিয়াতকৈ তেওঁলোকে আদানী আৰু আম্বানীক মাটি পট্টা দিবলৈ বিচাৰে। ইতিমধ্যে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ গৈছো আৰু শেষত গৈ ৰাইজে আশা কৰো নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিব। সেইটো আমাৰ ফালৰ পৰা অনুৰোধ। ৰাইজে ইউ পি পি এলক দেখিলে, ৰাইজক বি পি এফক দেখিলে, ৰাইজে বিজেপিক দেখিলে, আমি ৰাইজক নিজৰ বিবেক ব্যৱহাৰ কৰি কংগ্ৰেছৰ ফালৰ পৰা যিসকল ভাল ভাল প্ৰাৰ্থীসকল ওলাই আহিছে কংগ্ৰেছক সমৰ্থন জনাব।
সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ বাবে বৃহৎ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত 50টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে এই শিবিৰ মুকলি কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজি দুধনৈত এই শিবিৰ মুকলি কৰা হয়। শিবিৰত দুধনৈ সমষ্টিৰ ভালেসংখ্যক শিশু, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অন্যান্য লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই শিবিৰত নাক, কাণ আৰু ডিঙিৰ ৰোগ, চৰ্মৰোগ, মানসিক ৰোগকে ধৰি কেইবাবিধ ৰোগ চিনাক্ত কৰি ঔষধ বিতৰণ কৰা হয়। হোজাই জিলাতো আজি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য মেলা অনুষ্ঠিত হয়। ৰাজ্যত যাত্ৰীৰ চাহিদা অনুসৰি স্থানীয় ৰেলগাড়ী অৰ্থাৎ লোকেল ট্ৰেইন প্ৰৱৰ্তন কৰা আৰু ৰেলগাড়ীসমূহ ৰখোৱাৰ সুবিধাজনক স্থান অৰ্থাৎ ষ্টপেজ দিয়াৰ দাবীত আজি ৰাজ্যখনৰ বিভিন্ন স্থানত নাগৰিক সংগঠনসমূহে মুখ্যমন্ত্ৰী আৰু ৰেল কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰদান কৰি ৰেল কি বাট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰেলযাত্ৰী সংস্থাৰ আহানত আজি বঙাইগাঁও, সৰুপেটা, চাপৰ, ধুবুৰী, লামডিং, ডিগবৈ আদি বিভিন্ন ষ্টেচনত ভাৰপ্ৰাপ্ত ৰেল বিষয়াসকলৰ জৰিয়তে সংগঠনসমূহে মুখ্যমন্ত্ৰী আৰু ৰেল কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰকেইখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেল সেৱা সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা কিছু বছৰত ব্যাপক পৰিমাণৰ পুঁজি আবণ্টন কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত বৈদ্যুতিকীকৰণ আৰু ৰেলপথ দ্বৈতকৰণৰ সম্পূৰ্ণ হোৱাৰ পাছতো পৰ্যাপ্ত স্থানীয় ৰেলৰ সুবিধা নোহোৱা, কোভিড কালত প্ৰত্যাহাৰ কৰা আস্থানসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু নতুন পথেৰে স্থানীয় ৰেলগাড়ী প্ৰৱৰ্তন আদি কেইবাটাও দাবী সন্নিৱিষ্ট কৰা হয়। ৰাজ্য চৰকাৰে দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত লৈছে। মন্ত্ৰীসভাই এই সন্দৰ্ভত সোনকালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মোহনে সদৰি কৰিছে। হাউলিত আজি ৰাজ্যৰ দ্বিতীয়টো চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেক উদ্বোধন কৰি মন্ত্ৰী শ্ৰীমোহনে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত যুৱ সমাজৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি হ'ব। ইয়াৰ ফলত দুৰ্ঘটনা ৰোধ, যান জঁটৰ সমস্যা হ্ৰাস, তীৱ গতি আৰু সুৰাপান কৰি গাড়ী চলোৱা আদি সমস্যাসমূহো হ্ৰাস পাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। হাউলিত আজি উদ্বোধন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা বছৰি 6,000 দক্ষ বাহন চালক সৃষ্টিৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ চালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধেই অসমত হয়। ৰাজ্যখনৰ 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে ৰাজ্যখনত বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে।